এয়া আকাশবাণী গুৱাহাটী পুৱা আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ মাজত আছে। পশ্চিম কাৰ্বি আংলঙত আৰক্ষীৰ গুলীত নিহত আত্মীয়লৈ 10 লাখ টকাৰ ক্ষতিপূৰণ আৰু পৰিয়ালৰ এজনক এটা চাকৰিৰ ব্যৱস্থা কৰাৰ বিষয়ে ৰাজ্য চৰকাৰৰ ঘোষণা। অসমৰ বিশেষ সংশোধিত ভোটাৰ তালিকাৰ খচৰা আজি প্ৰকাশ। গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি মৃত্যুবাৰ্ষিকীত সদৌ অসম ছাত্ৰ সন্থাৰ স্মাৰক বঁটা প্ৰদান অনুষ্ঠান। লোককৃষ্টিৰ সাধক ৰত্নেশ্বৰ মৰাণলৈ প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা। অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ বৈঠকত ৰাষ্ট্ৰীয় কাৰ্যবাহী সভাপতি নীতিন নবীনৰ অধ্যক্ষতাত বিধানসভা নিৰ্বাচনৰ ৰণনীতি আলোচনা। আৰু ভাৰতৰ মহিলা ক্ৰিকেট দলৰ শ্ৰীলংকাৰ বিৰুদ্ধে টি টুৱেণ্টি শৃংখলাৰ ক্ৰমাগতভাৱে তৃতীয়খন খেলতো জয়লাভ। পশ্চিম কাৰ্বি আংলঙৰ শেহতীয়া বিক্ষিপ্ত ঘটনাত আৰক্ষীৰ গুলীত মৃত্যু হোৱা কাৰ্বি জনগোষ্ঠীৰ পৰিয়ালক ৰাজ্য চৰকাৰে 10 লাখ টকাৰ ক্ষতিপূৰণ দিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। ইয়াৰ লগতে ব্যক্তিগৰাকীৰ পৰিয়ালৰ এজন লোকক পৰিষদে চাকৰি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা বুলিও প্ৰকাশ কৰা হৈছে। কালি সন্ধিয়া দিছপুৰত কাৰ্বি জনগোষ্ঠীৰ কেইবাটাও দল সংগঠনৰ প্ৰতিনিধিৰ সৈতে এখন বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে খেৰনিৰ উচ্ছেদ সন্দৰ্ভত ৰুজু হোৱা গোচৰ ন্যায়ালয়ৰ বিচাৰাধীন হৈ থকাৰ বাবে চৰকাৰে উচ্ছেদক লৈ কোনো সিদ্ধান্ত ল'ব পৰা নাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে 5 জানুৱাৰীৰ পূৰ্বে এই সন্দৰ্ভত আদালতত শপতনামা দাখিল কৰাৰ লগতে কাৰ্বি আংলঙৰ জনতাই এটা পক্ষ হৈ আদালতৰ সন্মুখত নিজৰ মন্তব্য প্ৰকাশ কৰিব। স্পৰ্শকাতৰ বিষয়টোৰ ৰায় শীঘ্ৰে প্ৰদান কৰিবলৈ আদালতক চৰকাৰে আহ্বান জনাব বুলিও ড০ শৰ্মাই উল্লেখ কৰে।
আজিৰ আলোচনাত এটা সিদ্ধান্ত লোৱা হ'ল যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে 5 জানুৱাৰীৰ আগতে আদালতত শপতনামা দাখিল কৰিব আৰু কাৰ্বি ৰাইজেও আদালতত এটা পক্ষ হৈ তেওঁলোকেও আদালতৰ সন্মুখত নিজৰ দলিল ৰাখিব। ৰাজ্য চৰকাৰেও আদালতক অনুৰোধ কৰিব যে যিহেতু বিষয়টো স্পৰ্শকাতৰ, খুব সোনকালে ইয়াৰ ৰায়দান কৰিব লাগে যাতে আদালতৰ ৰায়দান অনুসৰি আমি ব্যৱস্থা হাতত ল'ব পাৰোঁ। খেৰনিৰ ভি জি আৰ পি জি আৰত যিমানবিলাক চৰকাৰী কাৰ্যালয় আছে সেই কাৰ্যালয়সমূহ আমি ভি জি আৰ পি জি আৰ এলেকাৰ পৰা উঠাই লৈ আহিম আৰু ভি জি আৰ পি জি আৰৰ বাহিৰলৈকে লৈ যাম। তৃতীয়তে, খেৰনিত ভি জি আৰ পি জি আৰৰ খালী মাটি 8,000 বিঘা আছে। এই 8,000 বিঘা খালী মাটিত কাউন্সিলে ফেন্সিং কৰিব আৰু বনানীকৰণ কৰিব যাতে ভৱিষ্যতে কোনেও তাত দখল ল'ব নোৱাৰে।
কালিৰ বৈঠকত ৰাজহ মন্ত্ৰী কেশৱ মহন্ত, অসম আৰক্ষীৰ কেইবাগৰাকী উচ্চপদস্থ বিষয়াৰ লগতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙেও অংশ লয়। বিশেষ সংশোধনী 2026ৰ খচৰা ভোটাৰ তালিকা আজি প্ৰকাশ কৰা হ'ব। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াই জানিবলৈ দিয়া অনুসৰি আজি প্ৰকাশ পোৱা এই খচৰা ভোটাৰ তালিকাৰ ভিত্তিত ৰাইজে অহা 22 জানুৱাৰী পৰ্যন্ত দাবী আৰু আপত্তিসমূহ দাখিল কৰিব পাৰিব। 2 ফেব্ৰুৱাৰীৰ ভিতৰত এই দাবী আৰু আপত্তিসমূহ নিষ্পত্তি কৰি 10 ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব বুলি মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে জানিবলৈ দিছে। গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি মৃত্যুবাৰ্ষিকী। গোৱালপাৰীয়া লোকগীতৰ সাধক প্ৰতিমা বৰুৱা পাণ্ডেৰ সোঁৱৰণত সদৌ অসম ছাত্ৰ সন্থাই প্ৰতি বছৰে প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা আগবঢ়াই আহিছে। এই উপলক্ষে গুৱাহাটীৰ চানমাৰীৰ শ্বহীদ উদ্যানত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত আজি এই বঁটা প্ৰদান কৰা হ'ব। এইবাৰ তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলৰ বৰমেচাই শিমলুগুৰি নিবাসী লোককৃষ্টিৰ সাধক ৰত্নেশ্বৰ মৰাণক এই সন্মান প্ৰদান কৰা হ'ব। অসমৰ লোককৃষ্টিৰ সংৰক্ষণ আৰু প্ৰচাৰত বৰঙণি আগবঢ়োৱা এগৰাকী ব্যক্তিক প্ৰতি বছৰে সদৌ অসম ছাত্ৰ সন্থাই এই বঁটা প্ৰদান কৰি আহিছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহ সভাৰ আজি দ্বিতীয় তথা অন্তিম দিন। আজি নিৰ্বাচনী প্ৰবন্ধন সমিতি, ইস্তাহাৰ প্ৰস্তুতি সমিতিৰ লগতে কৰ্ণধাৰ সমিতিৰো গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব। কালি দলৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীনৰ উপস্থিতিত অনুষ্ঠিত প্ৰথম দিনাৰ কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, 2026ৰ অসম বিধানসভা নিৰ্বাচনৰ বিজেপিৰ নিৰ্বাচনী তত্বাৱধায়ক বৈজয়ন্ত জয়পাণ্ডা, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ আৰু ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুৰ লগতে দলৰ মন্ত্ৰী, বিধায়ক তথা 8 শতাধিক কাৰ্যকৰ্তা উপস্থিত থাকে। সভাত আসন্ন বিধানসভা নিৰ্বাচন, সাংগঠনিক বিস্তাৰ, চৰকাৰৰ সাফল্যসমূহ জনতাৰ মাজলৈ লৈ যোৱাৰ ৰণনীতি আদিক লৈ মূলতঃ আলোচনা কৰা হয়। ভাষণ প্ৰসংগত ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীনে নিৰ্বাচনলৈ যথেষ্ট সময় কম থকাৰ পৰিপ্ৰেক্ষিতত সকলোকে উৎসৰ্গিত মনোভাৱেৰে কাম কৰি যাবলৈ আহ্বান জনায়। বুথ পৰ্যায়ত দলক অধিক শক্তিশালী কৰাৰ পোষকতা কৰি বুথ শক্তিশালী হলে নিৰ্বাচনত জয়ী হবলৈ বিশেষ অসুবিধা নহ'ব বুলি শ্ৰীনবীনে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰত তৃতীয়বাৰলৈ চৰকাৰ গঠন হোৱাৰ দৰে অসমতো তৃতীয়বাৰলৈ এন ডি এ চৰকাৰ হ'ব বুলি তেওঁ আস্থা প্ৰকাশ কৰে। সদৌ অসম মইনা পাৰিজাতৰ অষ্টাদশ দ্বিবাৰ্ষিক শিশু সমাৰোহ আৰু মহাৰজ জয়ন্তীৰ সামৰণি অনুষ্ঠান কালিৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। গোলাঘাট জিলাৰ মৰঙীৰ পোৰাবাংলাৰ জুবিনগাৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত এই সমাৰোহত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সহস্ৰাধিক শিশুৰ কলৰৱেৰে মুখৰ হৈ পৰিছে। এই বিষয়ে সবিশেষ জানক আমাৰ গোলাঘাটৰ সংবাদদাতা হিৰণ্য গগৈৰ পৰা।
কালিৰে পৰা 29 ডিচেম্বৰলৈকে চাৰিদিনীয়া কাৰ্যসূচীৰে গোলাঘাট জিলাৰ পোৰাবাংলাৰ সদৌ অসম মইনা পাৰিজাতৰ অষ্টাদশ দ্বিবাৰ্ষিক শিশু সমাৰোহ তথা মহাৰজ জয়ন্তী অনুষ্ঠান অনুষ্ঠিত হৈছে। ৰাজ্যৰ 22খন জিলাৰ প্ৰায় 5 সহস্ৰাধিক মইনাই অংশগ্ৰহণ কৰা এই সমাৰোহত কালি মন্ত্ৰী অতুল বৰাই অংশগ্ৰহণ কৰে। ইফালে আজি এই অনুষ্ঠানটোৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত তথা মন্ত্ৰী অতুল বৰাই অংশগ্ৰহণ কৰাৰ কথা আছে আৰু মইনা পাৰিজাতৰ 75 বছৰীয়া এই যাত্ৰাত বিভিন্ন কাৰ্যসূচী ৰূপায়ণেৰে জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰত এক উখল মুখল পৰিৱেশে বিৰাজ কৰিছে আৰু বিভিন্ন প্ৰান্তৰ মইনাসকল উপস্থিত হৈ ইয়াত বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে তেওঁলোকৰ প্ৰতিভাসমূহ বিকাশ কৰাৰ বাবে প্ৰয়াস কৰিছে।
অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত গ্ৰন্থমেলাত আজি যুৱ লেখক সন্মিলন অনুষ্ঠিত হ'ব। বিশিষ্ট সাহিত্যিক তথা আমাৰ অসম কাকতৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীয়ে এই সন্মিলন উদ্বোধন কৰিব। লেখক, অনুবাদক তথা জৰ্জিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰুণী কাশ্যপ নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকিবলগীয়া এই সন্মিলন লেখক, সমালোচক আৰু তথ্য আৰু জনসংযোগ বিভাগৰ জ্যেষ্ঠ জনসংযোগ বিষয়া সমীৰ চান্দিল্লই সঞ্চালনা কৰিব। বিয়লি 3 বজাত জন্ম শতবৰ্ষৰ শ্ৰদ্ধাৰ্ঘৰ আলোচনা সত্ৰত আধুনিকতাবাদ আৰু কবি অজিত বৰুৱা সন্দৰ্ভত আলোচনা আৰু সন্ধিয়া 5 বজাত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। গ্ৰন্থমেলাৰ কালিৰ দিনটোত অসম প্ৰকাশন পৰিষদে ছপা কৰি উলিওৱা কেশৱ মহন্তৰ ৰচনাৱলী নামৰ পুথিখন উন্মোচন কৰা হয়। বিশিষ্ট অভিধান প্ৰণেতা, অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই সম্পাদনা কৰা গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট সংগীতশিল্পী ৰমেন চৌধুৰীয়ে কয় যে কেশৱ মহন্তই গীত আৰু কবিতাক জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰি নিৰন্তৰ সাধনাৰে এই দিশত নতুন মাত্ৰা প্ৰদান কৰিছিল। বিশ্বনাথ জিলাৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ 144গৰাকী স্নাতক আৰু 34গৰাকী স্নাতকোত্তৰ শিক্ষক শিক্ষয়িত্ৰীক সংশ্লিষ্ট শিক্ষানুষ্ঠানত যোগদানৰ নিৰ্দেশ পত্ৰ কালি আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়। বিশ্বনাথ জিলা পৰিষদৰ সভাকক্ষত আয়োজিত এটা অনুষ্ঠানত বিশ্বনাথৰ জিলা আয়ুক্ত লক্ষ্মীনন্দন চহৰীয়াই নিৰ্দেশ পত্ৰসমূহ বিতৰণ কৰে। অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত কবিতা কাকতি কোঁৱৰ, বিদ্যালয় পৰিদৰ্শক প্ৰভাত দাস আৰু শিক্ষা বিভাগ তথা জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল উপস্থিত থাকে। জিলায়ুক্ত শ্ৰী চহৰীয়াই সকলোকে সেৱাৰ মনোবৃত্তি, যোগাত্মক দৃষ্টিভংগী আৰু গুণগত শিক্ষাৰ জৰিয়তে জিলাখনৰ শৈক্ষিক মান উন্নত কৰিবলৈ আহ্বান জনাই এইদৰে কয়।
আমাৰ বিশ্বনাথ জিলাত সৰ্বমুঠ 144গৰাকী গ্ৰেজুৱেট টিচাৰ আৰু 44গৰাকী পি জি ডি টিচাৰ অসম চৰকাৰে ইতিমধ্যে নিযুক্তি প্ৰদান কৰিছিলে। নিৰ্দেশনা অনুযায়ী আমি তেখেতসকলৰ যি ভেকেঞ্চি পজিচন আছে আমাৰ বিশ্বনাথ জিলাত আৰু শিক্ষা বিভাগৰ যি এছ অ' পি আছে সেই এছ অ' পি অনুসৰি আমি তেখেতসকলৰ প্লেচ অফ পষ্টিংটো আজি তেওঁলোকৰ মাজত ডিষ্ট্ৰিবিউট কৰিছোঁ আৰু লগতে আমি শিক্ষকসকলৰ শিক্ষা বৃত্তি তথা তেখেতসকলৰ কৰিবলগীয়া অন্যান্য কৰ্তব্যসমূহৰ বিষয়ে এটা অৱলোকন কৰোঁ, আলোচনা কৰোঁ অৰিয়েণ্টেশ্যন প্ৰগ্ৰেম হিচাপে। ইতিমধ্যে আমাৰ সেই অনুষ্ঠান হৈ গৈছে। চেৰিমনিয়েলি আমি কিছু প্লেচ অফ পষ্টিং বিতৰণ কৰিলোঁ আৰু বাকী ইন্সপেক্টৰ অফ স্কুল আৰু তেখেতৰ বিষয়াসকলৰ তত্বাৱধানত বাকী সকলক ইতিমধ্যে বিতৰণ কৰি থকা হৈছে।
গোলাঘাট জিলা সাহিত্য সভাৰ 9ম বাৰ্ষিক অধিৱেশনখন অংকুৰণ শাখা সাহিত্য সভাৰ আতিথ্যত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। বোকাখাটৰ ৰজাবাৰী শংকৰদেৱ শিশু নিকেতনত আয়োজন কৰা অধিৱেশনৰ আজি গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি বন্তি বৰাই পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰাৰ পাছতেই উপসভাপতি মুহিৰাম লয়িঙে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আৰম্ভণি কৰিব। পুৱা 10:30 বজাত কাৰ্যনিৰ্বাহক সভা আৰু তাৰ পাছতেই বিয়লি 2 বজাত প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব। দ্বিতীয় দিনের কার্যসূচী অনুসরি পুয়া 9 বজাত সাংস্কৃতিক শোভাযাত্রার পাছতে আজীবন সভ্যর সম্মিলন, মুকলি সভা আর স্মৃতিকন্ঠ উন্মোচন করা হব। দিনের 12 বজাত আয়োজন করা মুকলি সভা মন্ত্রী অতুল বরাই উদ্বোধন করার কথা। আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সূৰ্যঘৰ বিনামূলীয়া বিদ্যুৎ আঁচনি সন্দৰ্ভত কথোপকথন শুনিবলৈ পাব। ইয়াত ভাগ ল'ব অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ উপপ্ৰবন্ধক বৈশালী তালুকদাৰ আৰু আকাশবাণী গুৱাহাটীৰ বাতৰি পৰিৱেশিকা জিন্তী ৰাণী ডেকাই। ভাৰতৰ মহিলা ক্ৰিকেট দলে শ্ৰীলংকাৰ বিৰুদ্ধে টি20 শৃংখলা দখল কৰাটো সুনিশ্চিত কৰিছে। পাঁচখনীয়া শৃংখলাৰ কালি তিৰুৱনন্তপুৰমৰ গ্ৰীণফিল্ড ইণ্টাৰনেশ্যনেল ষ্টেডিয়ামত অনুষ্ঠিত তৃতীয় খেলখনত ভাৰতে 8 উইকেটত জয়লাভ কৰে। ইয়াৰ পূৰ্বৰ খেল দুখনত ভাৰত ক্ৰমে 8 আৰু 7 উইকেটত জয়ী হৈছিল। কালি প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ লাভ কৰা শ্ৰীলংকাই নিৰ্ধাৰিত 20 অভাৰত 7 উইকেট হেৰুৱাই 112 ৰাণ কৰে। প্ৰত্যুত্তৰত শেফালী বাৰ্মাৰ 42টা বলত কৰা 79 ৰাণৰ বেটিং পৰাক্ৰমৰ সহায়ত 13 অভাৰ আৰু 2টা বলত 2টা উইকেট হেৰুৱাই ভাৰত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। খেলখনত 4টা উইকেট লাভ কৰা ভাৰতৰ ৰেণুকা সিং ঠাকুৰক শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা আগবঢ়োৱা হয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ প্ৰজন্মা চহৰীয়া সৈতে।
কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ PGR আৰু VGR ভূমিৰ উচ্ছেদ সম্পৰ্কীয় গোচৰত অহা 5 জানুৱাৰীৰ ভিতৰত গুৱাহাটী উচ্চ ন্যায়ালয়ত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে শপতনামা দাখিল কৰিব। দৈনিক জনমভূমি আৰু দৈনিক অসম কাকতৰ লগতে আন আন কাকতসমূহেও এই বাতৰিৰ প্ৰথম পৃষ্ঠাত স্থান দিছে। খেৰনিৰ ঘটনাত আৰক্ষীৰ গুলীত নিহত ব্যক্তিৰ নিকটাত্মীয়ক ৰাজ্য চৰকাৰে ক্ষতিপূৰণ দিয়াৰ লগতে পৰিয়ালটোৰ এগৰাকী ব্যক্তিক পৰিষদে এটা চাকৰি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এয়া অসমীয়া প্ৰতিদিন কাকতৰ বাতৰি। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত নতুন দিল্লীত কালি ৰাজ্যৰ ৰাভা, হাছং আৰু তিৱা জনগোষ্ঠীৰ প্ৰতিনিধি গোটৰ সৈতে বৈঠকত মিলিত হোৱাৰ বাতৰি দি আছাম ট্ৰিবিউন, দ্য চেণ্টিনেল কাকতে আলোকচিত্ৰসহ প্ৰকাশ কৰাৰ লগতে আজি প্ৰকাশিত আন আন কাকতসমূহেও ভিন ভিন শিৰোনামেৰে প্ৰকাশ কৰিছে। কালিৰ পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱাৰ বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰকাশ কৰিছে। একেটা বাতৰিৰে নিয়মীয়া বাৰ্তা কাকতৰ শিৰোনাম 1 কোটি ভোটেৰে পুনৰ ক্ষমতা দখলৰ লক্ষ্য। পুহমহীয়া জাৰৰ মাজতে সমগ্ৰ অসম কুঁৱলীৰ আচ্ছাদনে ঢাকি ধৰাৰ এটা বাতৰি আলোকচিত্ৰসহ আমাৰ অসম কাকতে ঘন কুঁৱলীয়ে ঢাকিছে জল, স্থল, অন্তৰীক্ষ, বিমান যাত্ৰাত বিঘিনি, ফেৰী সেৱা বন্ধ, সঘন দুৰ্ঘটনা শিৰোনামেৰে প্ৰকাশ কৰিছে। নলবাৰীত বৰদিন উদযাপনৰ সামগ্ৰী লণ্ডভণ্ড কৰাৰ অভিযোগত বজৰং দলৰ 4গৰাকী ব্যক্তিক জেললৈ প্ৰেৰণ কৰাৰ বাতৰি দ্য টাইমছ অফ ইণ্ডিয়া কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ প্ৰজন্মা। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত মজুলীয়াৰ পৰা ডাঠ কুঁৱলীয়ে আৱৰি থাকিব। অৱশ্যে পাছলৈ বতৰ ফৰকাল হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 22 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 14 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু মেঘালয় তথা ত্ৰিপুৰাত সামগ্ৰিকভাৱে বতৰ ফৰকাল থকাৰ বিপৰীতে অৰুণাচল প্ৰদেশৰ ঠাই বিশেষে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। সামৰাৰ পূৰ্বে এতিয়াৰ প্ৰধান বাতৰিকেইটা পুনৰবাৰ। পশ্চিম কাৰ্বি আংলঙত আৰক্ষীৰ গুলীত নিহতৰ নিকটাত্মীয়লৈ 10 লাখ টকাৰ ক্ষতিপূৰণ আৰু পৰিয়ালৰ এজনক এটা চাকৰিৰ ব্যৱস্থা কৰাৰ বিষয়ে ৰাজ্য চৰকাৰৰ ঘোষণা। অসমৰ বিশেষ সংকটিত ভোটাৰ তালিকাৰ খচৰা আজি প্ৰকাশ। গোৱালপাৰা লোকগীতৰ সম্ৰাজ্ঞীৰ প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি মৃত্যুবাৰ্ষিকীত সদু অসম ছাত্ৰ সন্থাৰ স্মাৰক বঁটা প্ৰদান অনুষ্ঠান। লোককৃষ্টি সাধক ৰত্নেশ্বৰ মৰাণলৈ প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা। অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ বৈঠকত ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীনৰ অধ্যক্ষতাত বিধানসভা নিৰ্বাচনৰ ৰণনীতি আলোচনা। আৰু ভাৰতৰ মহিলা ক্ৰিকেট দলৰ শ্ৰীলংকাৰ বিৰুদ্ধে টি20 শৃংখলাৰ ক্ৰমাগতভাৱে তৃতীয়খন খেলতো জয়লাভ। আজিৰ পুৱাৰ আঞ্চলিক বাতৰিত ইমানেই। আপোনালোকে খন্তেক পাছতে জিলাৰ ৰেহৰু আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।